পাচনীসকলৰ কৰ্ম 28 অধ্যায়। এনেদৰে সকলোৱে নিৰাপদে বামত উঠি ৰক্ষা পোৱাৰ পাছত আমি সেই দ্বীপটোৰ নাম মিলিতা বুলি জানিলোঁ। তাত থকা স্থানীয় লোকসকলে আমাক বিদেশী বুলি কেৱল মৰম দেখুৱাই নহয়, কিন্তু তেতিয়া ঘন বৰষুণ আৰু জাৰৰ কাৰণে তেওঁলোকে জুই জ্বলালে আৰু আমাক মৰমেৰে গ্ৰহণ কৰিলে। কিন্তু পৌলে যেতিয়া এমুঠি খৰি গোটাই জুইত দিলে, তেতিয়া জুই তাপ পাই এটা কলা সাপ ওলাই আহি তেওঁৰ হাতত মেৰিয়াই ধৰিলে। তাতে স্থানীয় লোকসকলে তেওঁৰ হাতত সাপ ওলমি থকা দেখি ইজনে সিজনক ক'বলৈ ধৰিলে, এই মানুহজন নিশ্চয়কৈ এজন হত্যাকাৰী, সাগৰৰ পৰা ৰক্ষা পোৱাৰ পাছতো ন্যায় দিওঁতে ইয়াক জীয়াই থাকিব নিদিলে। কিন্তু যেতিয়া তেওঁ জোকাৰ মাৰি সাপটোক জুইত পেলাই দিয়া দেখিলে, আনফালে তেওঁৰ একো ক্ষতিও নহ'ল, তেতিয়া তাত উপস্থিত থকা লোকসকলে তেওঁৰ গা জ্বৰ হৈ উখহি উঠিব বা অকস্মাতে পৰি মৰিব বুলি ভাবিছিল। কিন্তু বহু সময় তেওঁৰ একো হোৱা নেদেখি সিহঁতে মন সলনি কৰি ক'লে যে তেওঁ এজন দেৱতা। সেই ঠাইৰ ওচৰত প্লুবিয় নামেৰে দ্বীপটোৰ প্ৰধান লোক এজনৰ মাটি আছিল। তেওঁ আমাক আদৰণি জনাই মৰমেৰে 3 দিন আলহী কৰি ৰাখিলে। আৰু সেই সময়তে প্লুবিয়ৰ পিতৃ জ্বৰ আৰু গ্ৰহণী ৰোগ হৈ আছিল। পৌলে তাতে সোমাই গাত হাত দি প্ৰাৰ্থনা কৰি তেওঁ সুস্থ কৰিলে। এনেদৰে সুস্থ কৰাৰ পাছত সেই দ্বীপত আন যিমান ৰোগী আছিল সেই সকলো আহি সুস্থ হ'ল। তেতিয়া তেওঁলোকে আমাক অনেক আদৰ সাদৰ কৰিলে আৰু আমাৰ যোৱাৰ সময়তো নানা প্ৰয়োজনীয় বস্তু আনি জাহাজত তুলি দিলে। 3 মাহৰ পাছত আমি আলেকজেণ্ডিয়া নগৰৰ পৰা ডিয়স্কৰি অৰ্থাৎ যজা ল'ৰাৰ চিন থকা জাহাজখনত উঠি যাত্ৰা কৰিলোঁ। এই জাহাজখন জাৰকালি আহি এই দ্বীপটোত আছিল। এনেদৰে আমি চুৰাকুচ নগৰলৈ আহিলোঁ আৰু সেই ঠাইতে 3 দিন থাকিলোঁ। তাৰ পৰা যাত্ৰা কৰি আমি ৰিগিয়া নগৰ পালোঁ। এদিন পাছত দক্ষিণৰ বতাহ বলাত 2য় দিনা পুতিয়লি নগৰ পালোহি। তাত কেইবাজনো ভাই পালোঁ। তেওঁলোকে আমাক 7 দিন থাকিবলৈ নিমন্ত্ৰণ দিলে। এইদৰে আমি ৰোমলৈ যাত্ৰা কৰিলোঁ। তাৰ পৰাই ভাইসকলে আমাৰ সম্বাদ শুনি আমাক আগবঢ়াই নিবলৈ অপিয় 7 আৰু 3 চৰাইলৈকে আহিছিল। পৌলে তেওঁলোকক দেখি ঈশ্বৰৰ স্তুতি কৰি হাঁহ পালে। ৰোম নগৰত সোমোৱাৰ পাছত পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে। ৰোমত থকা ইহুদীসকলৰ আগত ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰা। পাছত 3 দিনৰ মূৰত পৌলে ইহুদীসকলৰ প্ৰধান লোকসকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত তেওঁ ক'লে, হে ভাইসকল, মই মোৰ জাতিৰ নাইবা পূৰ্বপুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই, তথাপি জেৰুচালেমৰ পৰা নিয়া হৈ ৰোমীয়া লোকসকলৰ হাতত মই বন্দী হিচাপে সমৰ্পিত হৈছো। তেখেতসকলে মোৰ সুদবিচাৰ কৰি মোক মুক্ত কৰিবলৈ কামনা কৰিলে, কিয়নো মোক প্ৰাণদণ্ড দিয়াৰ একো কাৰণ নাছিল। কিন্তু যেতিয়া ইহুদীসকলে আপত্তি কৰিলে, মই চিজাৰৰ ওচৰত আপীল কৰিবলৈ বাধ্য হ'লোঁ। কিন্তু এনে নহয় যে মই মোৰ জাতিক কোনো অপবাদ দিছিলোঁ। এইকাৰণে আপোনালোকক চাবলৈ আৰু কথা বতৰা হ'বলৈ মাতিলোঁ, কিয়নো ইজৰাইলৰ আশাৰ কাৰণেহে মই এই শিকলি বান্ধত আছোঁ। তেতিয়া তেওঁলোকে তেওঁক ক'লে, আমি তোমাৰ বিষয়ে যিহুদিয়াৰ পৰা কোনো পত্ৰকে পোৱা নাই, আৰু ভাইসকলৰ মাজৰ পৰাও কোনো ইয়ালৈ আহি তোমাৰ বিষয়ে দুষ্কৰ্মৰ খবৰ দিয়া নাই বা কোৱা নাই। কিন্তু তোমাৰ মত কি সেই বিষয়ে আমি তোমাৰ পৰা শুনিবলৈ খোজোঁ, কিয়নো এই মতৰ বিষয়ে আমি জানো যে ই সকলো ঠাইতে নিন্দিত হৈছে। পাছত তেওঁলোকে তেওঁলৈ এটা দিন নিৰ্ধাৰণ কৰিলে আৰু বহুলোকে তেওঁক লগ পাবলৈ তেওঁ বহুতি কৰা ঠাইলৈ আহিল। তেওঁ মানুহবোৰৰ আগত ঈশ্বৰৰ ৰাজ্যৰ কথা সাক্ষ্য প্ৰদান কৰিলে আৰু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মুচিৰ বিধান শাস্ত্ৰ আৰু ভাওবাদীৰ পুস্তকৰ পৰা কথা উলিয়াই তেওঁলোকক প্ৰবৃত্তি দিলে। তেওঁৰ কথা কিছুমান লোকে বিশ্বাস কৰিলে আৰু কিছুমান লোকে অবিশ্বাস কৰিলে। তাৰ পাছত পৌলে যেতিয়া ক'লে, পবিত্ৰ আত্মাই যীশু ভাওবাদীৰ দ্বাৰাই আমাৰ পূৰ্বপুৰুষসকলৰ বিষয়ে ভালদৰে কৈছিল, কিন্তু সেই কথাত পৰস্পৰৰ মাজত একমত নোহোৱাত তেওঁলোকে বিদায় ল'বলৈ ধৰিলে। পৌলে কৈছিল, এই মানুহবোৰৰ ওচৰলৈ গৈ কোৱা, তোমালোকে শুনাত নুশুনিবা কিন্তু নুবুজিবা, দেখোঁতে দেখিবা কিন্তু নাজানিবা, কিয়নো এই মানুহবোৰৰ হৃদয় ভুতুহা হৈ পৰিছে, তেওঁলোকৰ কাণো শুনিবলৈ গধুৰ, তেওঁলোকে নিজ নিজ চকু বন্ধ কৰিলে, নহ'লে তেওঁলোকে দেখিলেহেঁতেন আৰু কাণেৰে শুনিলেহেঁতেন আৰু অন্তৰেৰে বুজিলেহেঁতেন আৰু ঘূৰি আহিলেহেঁতেন আৰু মই তোমালোকক সুস্থ কৰিলোহেঁতেন। সেইকাৰণে আপোনালোকে জানিব যে ঈশ্বৰৰ এই পৰিত্ৰাণৰ কথা অনাইহুদীসকলৰ মাজলৈ পঠোৱা হৈছে আৰু তেওঁলোকে তেওঁৰ বিষয়ে শুনিব। পাছত পৌলে 2 বছৰলৈকে নিজে ভাড়া লোৱা ঘৰত থাকিলে আৰু যিমান মানুহ তেওঁ ওচৰলৈ আহিল সেই আটাই লোককে তেওঁ গ্ৰহণ কৰিলে, যাতে তেওঁ কোনো বাধা নোপোৱাকৈ ঈশ্বৰৰ ৰাজ্য আৰু প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে সাহসেৰে প্ৰচাৰ কৰি থাকিল।